এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ, চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা ষষ্ঠ বাৰ্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ, হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু প্ৰয়াত জুবিন গাৰ্গৰ খাৰঘুলি বাসগৃহত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি পন্নী গৰিমা শইকীয়াৰ প্ৰকাশ। ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী 1,500 টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যামিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে সত্ৰ আয়োগ গঠনৰ পৰা আৰম্ভ কৰি ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে সত্ৰ সংস্কৃতিক সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। বিগত বিধানসভাতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ সিদ্ধান্ত লৈছে। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতা তথা প্ৰয়োজনত সত্ৰলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ ক্ষমতা থাকিব। সত্ৰ আয়োগে ৰাজহ আদালতৰ দৰে কাম কৰি যাব। সত্ৰৰ মাটি দখল হলে আয়োগক অভিযোগ দিব পাৰিব আৰু সত্ৰ আয়োগে বেদখল মাটিৰ উচ্ছেদৰ অনুমতি দিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনা প্ৰদত্ত এই সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ জীৱন সমৰ্পণ কৰা ভকতসকলে আধ্যামিক, সাংস্কৃতিক আৰু সামাজিক প্ৰতিটো ক্ষেত্ৰতে অৰিহণা যোগাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা ষষ্ঠ বাৰ্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাৰ্তা লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত গ্ৰন্থমেলা, থলুৱা বস্ত্ৰমেলা, জনগোষ্ঠীয় খাদ্যমেলাৰো আয়োজন কৰা হৈছে। প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ নেতৃত্বত শিল্পী, সাংবাদিক তথা সচেতন নাগৰিকৰ প্ৰচেষ্টাত চৰাইদেউ জিলাত 2019 চনৰে পৰা সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি থকা হৈছে। জিলাখনৰ বিভিন্ন ঠাইত প্ৰকৃতিৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰ্যটকক আকৰ্ষণ কৰিবলৈ প্ৰতি বছৰে এই সময়ছোৱাত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে। এই সন্দৰ্ভত মহোৎসৱৰ এগৰাকী আয়োজকে এইদৰে প্ৰকাশ কৰে।
আমাৰ ঐতিহাসিক চৰাইদেউ চাবলৈ যেনেধৰণে পৰ্যটক আহে, সেই পৰ্যটকসকলক আৰু বেছি আকৰ্ষিত কৰিব পাৰে, সেইকাৰণে আমি গোটেই চৰাইদেউ জিলাখনক সোণাৰু কৃষ্ণচূড়া ৰঙেৰে এক ৰঙীন আভাস দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ সকলো ৰাইজ আহক আমাৰ এই ষষ্ঠ বাৰ্ষিক অনুষ্ঠানলৈ। যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে গীতৰ মাজেৰে কিয়নো প্ৰকৃতিক সুৰক্ষিত কৰিব লাগে তাক বুজাবলৈ চেষ্টা কৰিব। সুদূৰ বম্বেৰ পৰা প্ৰকৃতিক ভাল পোৱা বম্বে ভিকিন্স নামেৰে জনাজাত নীৰজ সিদ্ধৰ, গৰিমা নাথকে আদি কৰি প্ৰায় 7 জন কণ্ঠশিল্পী আহি ইয়াত কণ্ঠদান কৰিব আৰু সেইদিনাখনেই আমি প্ৰায় 1,00,000 লোকৰ জনসমাগমত প্ৰায় 150 জন আমাৰ কণ্ঠশিল্পীৰ উপস্থিতিত আমি মায়াবিনী গীতটো প্ৰদৰ্শন কৰিম আৰু সেইদিনাখনেই জুবিন গাৰ্গক আমি মৰণোত্তৰভাৱে চিৰসেউজ বঁটা প্ৰদান কৰিম।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 17 জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া অনুষ্ঠানৰ পৰিস্থিতিৰ বুজ লয়। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি সেইদিনা বাগৰুম্বাৰ নৃত্যত 23খন জিলাৰ 10,000ৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। বাগৰুম্বা নৃত্যত ভাগ লবলগীয়া শিল্পীসকলক প্ৰশিক্ষণ দিবৰ বাবে 4, 5 আৰু 6 জানুৱাৰীত প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ হ'ব। প্ৰশিক্ষিত প্ৰশিক্ষকসকলে 8ৰ পৰা 10 জানুৱাৰীলৈ বিভিন্ন জিলাত শিল্পীসকলক পৃথকে পৃথকে প্ৰশিক্ষণ দিব। স্থানীয় প্ৰশিক্ষণৰ অন্তত 11 জানুৱাৰীত শিল্পীসকলক গুৱাহাটীলৈ অনা হ'ব। এইসকল শিল্পীয়ে 12ৰ পৰা 15 জানুৱাৰীলৈ একেলগে সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে আখৰা কৰিব। 16 জানুৱাৰীত বিৰতি লৈ 17 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ভাগ লোৱাৰ লগতে 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন জনসভা সম্বোধন কৰিব। এই সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে 7,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি সন্দৰ্ভত কলিয়াবৰৰ কৰিটোলত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ত অগপ আৰু বিজেপি নেতা কৰ্মীসকলৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, বিধায়ক কৃষ্ণকমল তাঁতী, শিবু মিশ্ৰ, ৰূপক শৰ্মা, শশীকান্ত দাস আৰু দীপুল ৰঞ্জন শৰ্মাৰ লগতে কলিয়াবৰৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় মহিলা সবলীকরণের উল্লেখনীয় পদক্ষেপ হিসাবে আজি শোণিতপুৰ জেলার বৰচলা বিধানসভা সমষ্টির 30,655 আত্মসহায়ক গোটর সদস্যার মাজত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানের অধীনত 10,000 টাকাকৈ চেক বিতরণ করে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীগুলি 352 কোটি টাকা ব্যয় সাপেক্ষ জেলাখনের কেইবাটাও উন্নয়নমূলক প্রকল্পের উদ্বোধন আর আধারশিলা স্থাপন করে। 11 কোটি টাকা ব্যয় সাপেক্ষে নির্মাণ করা সরকাহাট মিনি স্টেডিয়াম উদ্বোধন করার তেজপুর চিকিৎসা মহাবিদ্যালয় চৌহদত সুপার স্পেশালিটি হাসপাতাল আর শোণিতপুরের নিজ বিহগুড়ীত কর্মবীর চন্দ্রনাথ শর্মা সরকারি আদর্শ স্নাতক মহাবিদ্যালয়ের আধারশিলা স্থাপন করে। এই উপলক্ষে বরচলার ঠেলামরা ঘাটগাঁওর রাজহুয়া খেলপথারত আয়োজিত অনুষ্ঠানত বরচলার বিধায়ক গণেশ কুমার লিম্বু উপস্থিত থাকে। ঠেলামরার পিছত মুখ্যমন্ত্রীগুলি সিপাঝরের মহলিয়াপাড়াত আন একটা অনুষ্ঠানত অংশগ্রহণ করে মুখ্যমন্ত্রীর মহিলা উদ্যমিতা আঁচনির চেক বিতরণ করে। সমষ্টিটোর 45,655 মহিলাক 10,000 টাকার চেক প্রদান করা হয়। সিপাঝরের চেক বিতরণের অন্তত মুখ্যমন্ত্রীগুলি কয় যে 10 ফেব্রুয়ারীর পূর্বে প্রতিটি সমষ্টিতে মহিলা উদ্যমিতা আঁচনির ধন বিতরণ সম্পূর্ণ হব।
মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ল। অসমৰ ভিতৰতে আটাইতকৈ বেছি হিতাধিকাৰী চিপাঝাৰত আছিলে প্ৰায় 39,700। আজি সকলোকে আমি বিতৰণ কৰিলোঁ আৰু মই ভাবোঁ যে অহা 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ গোটেইকেইটা সমষ্টিতে আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব পাৰিম। মহিলাসকল উপকৃত হৈছে। পরবর্তী ইনস্টলমেন্টক আমি 25,000 দিয়ার চেষ্টা করি।
হোজাই জেলার ডবকার যমুনা মৌদঙ্গা সংরক্ষিত বনাঞ্চলের প্রায় 6,000 বিঘা ভূমিত প্রশাসনের উচ্ছেদ অভিযান চলায়। এই অভিযানের জড়িয়ে অঞ্চলটি 30-40 বছর ধরে অবৈধভাবে বাস করে থাকা 1,250 পরিয়ালের ভিতর 1,098 পরিয়ালক উচ্ছেদ করা হয়েছে। বন বিভাগে বনাঞ্চলখনত জরিপ চলাই কেইবা হাজার বিঘা ভূমি অবৈধ দখলকারীর কবলত থকার তথ্য লাভ করার পাছত 1,200 অধিক দখলকারী লৈ জাননী প্রেরণ করেছিল। ইয়াৰে 150 পরিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ের কাকচপাত সাময়িকভাবে এই পরিয়ালকেটার ভূমি উচ্ছেদ স্থগিত রখা হৈছে। উচ্ছেদ অভিযানত 53 বুলডোজার ব্যবহার করা হৈছে। উচ্ছেদ চলিত যাতে কোনো ধরনের অপ্রীতিকর পরিস্থিতির সৃষ্টি নহয় তার বাবে কেইবাশ আরক্ষী আর CRPFর জওয়ান মোতায়েন করা হয়। উচ্ছেদকালত জিলা আয়ুক্ত আর আরক্ষী অধীক্ষকর উপরি কেইবাগৰাকী শীর্ষ বিষয়ে পরিস্থিতি পর্যবেক্ষণ করে। যোৰহাট পশ্চিম ৰাজচক্ৰ দুগৰাকী লাটমণ্ডলৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে আজি চাকৰিৰ পৰা তেওঁলোকক নিলম্বন কৰা হয়। নিলম্বিত লাটমণ্ডল দুগৰাকী হৈছে অনিমেষ শইকীয়া আৰু মুনীন বৰা। উল্লেখযোগ্য যে মণ্ডল দুগৰাকীৰ বিৰুদ্ধে চৰকাৰী ভূমি আবণ্টনত অনিয়ম, কৰ্তব্যত গাফিলতি, নিয়ম বহিৰ্ভূতভাৱে কাম কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। জুবিন গাৰ্গৰ খাৰগুলিৰ বাসগৃহতে প্ৰয়াত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি এখন সংবাদমেলযোগে পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলখনত তেওঁলোকে কয় যে জুবিন গাৰ্গ ন্যাসে সামাজিক আৰু সাংস্কৃতিক দিশত কাম কৰি যাব। ন্যাসটো জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ, জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই পৰিচালনা কৰিব। জুবিন গাৰ্গ ন্যাসৰ অধীনত 3টা শাখা থাকিব বুলিও তেওঁলোকে প্ৰকাশ কৰে। ন্যাসৰ অধীনত থকা শাখাকেইটা হ'ল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয় আৰু জুবিন গাৰ্গৰ সন্দৰ্ভত চলি থকা বিভিন্ন গৱেষণা। একেখন সংবাদমেলতে গৰিমা গাৰ্গে ৰাজ্য চৰকাৰে প্ৰদান কৰা SGST ধনৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। জুবিন গাৰ্গ ন্যাসৰ বাবে সংবাদমেলখনতে জুবিন গাৰ্গ ন্যাসৰ বাবে গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰে সকলোৰে সহায় সহযোগিতা কামনা কৰে। অসম চৰকাৰে সাংবাদিকৰ বাবে পেঞ্চন আঁচনিৰ অধীনত 20 গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এইসকলৰ ভিতৰত অসমৰ প্ৰতিদিন কাকতৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, মনোজ অগষ্টি, মনোজ দত্ত, দ্য চেণ্টিনেল কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক বিজয় কুমাৰ শৰ্মা, দ্য আছাম ট্ৰিবিউন কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক অনুপ বিশ্বাস আৰু হাছান আহমেদো আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ 620 গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ। চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা 6ষ্ঠ বাৰ্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ আৰু প্ৰয়াত জুবিন গাৰ্গৰ খাৰঘুলি বাসগৃহত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি পন্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰকাশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।